তিৰ মহাবাহু, এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 60 দিনৰ পাছত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা প্ৰকাশ, দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমাগমন আৰু লোক সংস্কৃতিৰ একনিষ্ঠ সাধক ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত 60 দিনৰ পাছত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয় তথা অন্তিম দিনা দলীয় কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। নামনি অসমৰ পিছত উজনি অসমতো এটা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসন বৃদ্ধি হৈছে বুলি প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত সকলোকে সজাগ সচেতন হ'বলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আজি কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি দলীয় নেতা কৰ্মীক উদ্দেশ্যি ভাষণ দিয়ে। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে। এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা 22 জানুৱাৰী পৰ্যন্ত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওজৰ আপত্তি নিষ্পত্তিৰ বাবে 3, 4, 10 আৰু 11 জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব। 2 ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰি 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে 2026 বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। আয়ুক্তগৰাকীয়ে কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত কয় যে যোৱা 22 নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ জৰীপ কৰাৰ পাছত আজিৰ এই খচৰা প্ৰকাশ কৰা হৈছে। কাছাৰ জিলাতো 7টা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। জিলা দণ্ডাধীশ তথা জিলা নিৰ্বাচনী বিষয়া মৃদুল যাদৱৰ সভাপতিত্বত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। চিৰাঙৰ নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত যতীন বৰাই আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত জিলাখনৰ 19 নম্বৰ জনজাতি সংৰক্ষিত ছিদলি, চিৰাং আৰু 20 নম্বৰ বিজনী বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ কৰে। আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে অহা 22 জানুৱাৰীলৈকে বিভিন্ন সজাগতাৰ জৰিয়তে ভোটাৰসকলৰ নাম শুধৰণিকে ধৰি আন আন ওজৰ আপত্তি গ্ৰহণ আদি সেৱা উপলভ্য হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা, সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। একেদিনাই গৃহমন্ত্ৰী শ্বাহে গুৱাহাটীৰ নতুন আৰক্ষী কাৰ্যালয় আৰু 2000ৰো অধিক CCTV নিৰীক্ষণৰে সমৃদ্ধ সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ উদ্বোধন কৰিব। এই কেন্দ্ৰই ৰাজ্যত সুৰক্ষা আৰু জৰুৰীকালীন সেৱাৰ ব্যৱস্থাক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। তেওঁ লগতে জ্যোতি বিষ্ণু নামেৰে নামকৰণ কৰা এটা প্ৰেক্ষাগৃহও উদ্বোধন কৰিব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাত আজি যুৱ লেখক সন্মিলন উন্মিলন অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে সন্মিলন উদ্বোধন কৰি এইদৰে কয়।
আৰু তাত পাই ইমানখিনি কাম কৰি 40 বছৰ জীৱন সামৰিছো, গতিকে তেওঁলোকে সেইটো সুযোগ দিয়া নাই যুৱ লেখক কৰিব। মই ভাবো যে বয়সে সাহিত্য উত্তীৰ্ণ নকৰে, সাহিত্য উত্তীৰ্ণ কৰে অভিজ্ঞতাৰ প্ৰতি। গতিকে মই কৰি থকা একমত যে যুৱ প্ৰজন্ম বুলি তেখেতসকলে বহুত কাম কৰিছেও, কাৰণ অলপতে দেখিলো যে প্ৰায় 8 শতাধিক যুৱ লেখকক বা লেখিকাক তেওঁলোকে পুৰস্কৃত কৰিছে, কিন্তু নিজৰ যদি সেই পেচন বা আৰ্ট নাথাকে আৰু নিজৰ যদি সেই প্ৰতিভা নাথাকে, মই নাভাবো যে অকল পুৰস্কাৰ বা স্বীকৃতিয়ে প্ৰাথমিক স্বীকৃতিয়ে কিবা বিশেষ কাম কৰিব। কিন্তু অনুপ্ৰেৰণা যে দিয়ে কথা ঠিক, কিন্তু কেইজন লেখকৰ দয়াৰ আজি বয়স কম, মই দেখিছো যে তেওঁলোকৰ কাৰণে সাহিত্য বিনাশ নহয় কিন্তু সেইটো ঠিক, তেওঁলোকৰ কাৰণে অস্তিত্ব ৰক্ষাৰ যুদ্ধ হৈছে। এই যে আজিকালি কৈ থকা হয় যে সাহিত্যৰ সংকট হৈছে, বহুতে কয় যে লিখি আছে,
লেখক, অনুবাদক তথা জৰ্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰুণী কাশ্যপ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা এই সন্মিলন লেখক তথা জ্যেষ্ঠ জনসংযোগ বিষয়া সমীৰ চান্দিল্যই সঞ্চালনা কৰে। জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্যৰ আলোচনা সত্ৰত আধুনিকতাবাদ আৰু কবি অজিত বৰুৱা সন্দৰ্ভত এখন আলোচনা অনুষ্ঠিত হয়। কিছু সময়ৰ পাছত গ্ৰন্থমেলাৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ 23 সংখ্যক মৃত্যুবাৰ্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চানমাৰীৰ শ্বহীদ উদ্যানত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে লোক সংস্কৃতিৰ একনিষ্ঠ সাধক তিনিচুকীয়াৰ কাকপথাৰৰ ৰত্নেশ্বৰ মৰাণক চলিত বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰ ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
প্ৰতিমা বাইদেউলৈ শ্ৰদ্ধাঞ্জলি জনালো। মৰাণ জনগোষ্ঠীৰ লোক সংস্কৃতি সাধক তথা অসমৰ লোক সংস্কৃতি সাধক ৰত্নেশ্বৰ মৰাণ ডাঙৰীয়াক প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মাৰক বঁটা প্ৰদান কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত, আমি গৌৰৱান্বিত। তেখেতে অসমৰ লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ নীৰৱে যি সাধনা কৰি আছে, সেই সাধনাৰ বাবেই এই বঁটা আগবঢ়োৱা হৈছে। আৰু আমি আশা কৰিম তেখেতক ঈশ্বৰ আৰু শক্তি দিয়ক, তেখেতে লোক সংস্কৃতিৰ পথাৰখন আৰু জীপাল কৰক, শক্তিশালী কৰক, আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰক। সেই আশাৰে তেখেতলৈ আমাৰ শ্ৰদ্ধা জনালো, প্ৰণিপাত জনালো, অভিনন্দন জনালো।
আজি অসম সাহিত্য সভাৰ 109 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। 1917 চনৰ 26 ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনতো আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বজালি জিলাৰ পাটাচাৰকুছিত আজি অসম সাহিত্য সভাৰ পাটাচাৰকুছি শতদল শাখা সাহিত্য সভাৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে শাখাৰ সভাপতি হৰ্ষমোহন শৰ্মাই পতাকা উত্তোলন কৰি অনুষ্ঠান মুকলি কৰে। প্ৰাক্তন সভাপতি ৰবীন্দ্ৰনাথ শৰ্মাই স্মৃতি তৰ্পণ কৰে। অনুষ্ঠানত অসম সাহিত্য সভাৰ জন্মলগ্ন তথা সুদীৰ্ঘ দিনৰ কৰ্মৰাজি সন্দৰ্ভত কেইবাগৰাকীও বক্তাই ভাষণ আগবঢ়ায়। বজালি জিলাৰ নিত্যানন্দৰ শতদল শাখা সাহিত্য সভাৰ উদ্যোগতো আজি সভাৰ 109 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লৈ অসম সাহিত্য সভাই জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণি সম্পৰ্কে ব্যাখ্যা কৰে। ডিব্ৰুগড় জিলাতো আজি অসম সাহিত্য সভাৰ উদ্যোগত সভাৰ 108 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত নিজ নিজ কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন কৰা ডিব্ৰুগড় সাহিত্য সভাৰ 4গৰাকী কাৰ্যনিৰ্বাহক বিষয়ববীয়া সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শেহতীয়াকৈ অসম চৰকাৰে প্ৰদান কৰা যুৱ লেখক সন্মান লাভ কৰিবলৈ সমৰ্থ হোৱা কেইবাগৰাকী বিষয়ববীয়া সন্মানিত কৰা হয়। অসম সাহিত্য সভাৰ আজীৱন সদস্য পদ গ্ৰহণ কৰা 9গৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে আজীৱন সদস্যৰ প্ৰমাণ পত্ৰও আজি প্ৰদান কৰা হয়। অসমৰ ভাষা, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্যতম শীৰ্ষস্থানীয় অনুষ্ঠানৰূপে অসম সাহিত্য সভাই জাতীয় জীৱনলৈ অনন্য অৱদান আগবঢ়াই আহিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ লগতে অসমৰ বহুভাষিক সাহিত্যৰ সুৰক্ষা, সংৰক্ষণ আৰু সমৃদ্ধিত সাহিত্য সভাই অনাগত দিনত অগ্ৰণী ভূমিকা পালন কৰিব। চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙৰ কাষত আজিৰে পৰা অহা 7 জানুৱাৰীলৈ আই নৈ নতুন বৰ্ষ উৎসৱৰ আয়োজন কৰা হৈছে। আজি পুৱা 5:30 বজাত নীলিবাৰীৰ পৰা হাগ্ৰামা দলঙলৈ 25 কিলোমিটাৰ দূৰত্বৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা 9 বজাত বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উৎসৱৰ মূল তোৰণ মুকলি কৰে। আয়োজকসকলে জনোৱা অনুসৰি এই উৎসৱত ৰাইজৰ মনোৰঞ্জনৰ বাবে ঘোঁৰা আৰু হাতী ছাফাৰীৰ লগতে অন্যান্য জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, বিভিন্ন প্ৰতিযোগিতাৰ উপৰি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি সম্পৰ্কত কথোপকথন শুনিবলৈ পাব। ইয়াত ভাগ ল'ব অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ প্ৰবন্ধক বৈশালী তালুকদাৰ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশিকা জিন্তিৰাণী ডেকাই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেটি পুনৰ এবাৰ। 60 দিনৰ পাছত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা প্ৰকাশ। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমাগমন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।